নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সমূহ অসমবাসীলৈ ভোগালীৰ উৰুকাৰ ওলগ জনাই পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলী দেৱী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। আজিৰ প্ৰধান বাতৰিসমূহ হৈছে, আজি ভোগালী বিহুৰ উৰুকা, এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন দল সংগঠনৰ নেতাসকলৰ ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন, চৰাইদেউৰ মৈদাম ক্ষেত্ৰক আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আনুষ্ঠানিক স্বীকৃতি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰ মৰ্যাদা প্ৰদানৰ বিষয়ে প্ৰকাশ, ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি প্ৰথমবাৰৰ বাবে খো খো বিশ্বকাপ 2025 আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰাগতভাৱে চলি অহা মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি সন্ধিয়া সমূহীয়া ভোজ ভাত খোৱাৰ দিহা কৰিছে। গ্ৰামাঞ্চলত মেজি আৰু ভেলাঘৰত সমূহীয়া ভোজ ভাতৰ প্ৰস্তুতি পুৱাৰে পৰা আৰম্ভ হৈছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্ৰস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুকেইখন সমূহীয়া বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিবলৈ ওলাইছে। মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হৈছে আৰু গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটীৰ উজান বজাৰত আজি প্ৰায় 70 টন মাছ বিক্ৰী হ'ব বুলি আশা কৰা হৈছে। এই মুহূৰ্তত আমাৰ সহযোগী মনজিৎ গগৈ উপস্থিত আছে উজান বজাৰত। খন্তেক সময় আগতে তেওঁ এই প্ৰতিবেদন পঠিয়াইছে।
উজান বজাৰ ঘাটত আজি দেখিবলৈ পোৱা গৈছে, যিহেতু আজি ভোগালীৰ উৰুকা, গতিকে ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসকলে মাছ লৈ আহিছে আৰু যথেষ্ট সংখ্যক ক্ৰেতাই ভিৰ কৰা পৰিলক্ষিত হৈছে। ইয়াত আপুনি বৰালি, ভকুৱা, আৰি মাছ আদি কৰি ভিন ভিন প্ৰকাৰৰ মাছ আচলতে আমি দেখিবলৈ পাইছোঁ। আৰু মই যিহেতু বৰ্তমান এতিয়াও উজান বজাৰ ঘাটতে আছোঁ, দুগৰাকী ক্ৰেতাক লগ পাইছোঁ। দাদা, আপোনাক ভোগালীৰ উৰুকাৰ উলগ দিছোঁ। আৰু যিহেতু উজান বজাৰ ঘাটত আমি বৰ্তমান আছোঁ, আপুনি উজান বজাৰ ঘাটত কি কি দেখিছে আৰু পৰিৱেশটো কেনেকুৱা লাগিছে, লগতে আপুনি কি ক্ৰয় কৰিলে?
হয়, নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি গগৈ। আপোনাক আৰু সদৌ অসমবাসী ৰাইজক উৰুকাৰ শুভেচ্ছা জনালোঁ। আমি 7 বজাতে উঠি আহিলোঁ, ৰাতিপুৱাই উঠি মাছ বোলো আজি এসাঁজ মাছে খাম, সেইকাৰণে আহিলোঁ উজান বজাৰ ঘাটলৈ। আহি দেখিলোঁ ডাঙৰ ডাঙৰ মাছ, বিভিন্ন প্ৰকাৰৰ মাছ ওলাইছে, ভকুৱা, আৰি, বৰালি, শল ওলাইছে। আমি 3 কেজিজনৰ এটা বৰালিকে উঠালোঁ আজি। বৰালিয়ে আজি ৰাতিকে বৰালি খাম, বৰালি এসাঁজ ভালকৈ আমি পত্নীৰ লগত একেলগতে খাম বুলি ভাবিছোঁ। যিহেতু বিহুত ঘৰলৈ যাব নোৱাৰিলোঁ, এই গুৱাহাটীত থাকি আজি এসাঁজ ভালকৈ খাম বুলি ভাবিছোঁ। হয়
হয়, ধন্যবাদ জনাইছোঁ আপোনাক।
ধন্যবাদ মনজিৎ। ৰাজ্যৰ উজনি, নামনি সকলোৰে বজাৰসমূহত আজি অভিলেখ পৰিমাণৰ মাছ বিক্ৰী হ'ব বুলি আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে জনাইছে। মাঘ বিহু উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক শুভেচ্ছা জনাইছে। আকাশবাণীক দিয়া এই আছুতীয়া শুভেচ্ছা বাণীত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনালো। অসমৰ ৰাইজে উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰক আৰু আমাৰ জাতীয় জীৱনৰ শান্তি, সম্প্ৰীতি, সমন্বয় আকৌ এবাৰ জগত সভালৈ লৈ যাওক, তাকে কামনা কৰিছো।
মাঘ বিহু উপলক্ষে আন ভালেসংখ্যক নেতা আৰু সংগঠনে অসমবাসীক শুভেচ্ছা জনাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই মাঘ বিহু উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাই এইদৰে কয়।
সমগ্ৰ অসমবাসীৰ ৰাইজলৈ ভোগালী বিহু আৰু উৰুকাৰ আন্তৰিক উলগ যাচিছো। ভোগালী বিহু ভোগৰ উৎসৱ, কিন্তু যেতিয়ালৈকে অসমীয়া জাতিটোৰ পথাৰ নিজৰ নিয়ন্ত্ৰণত নাথাকিব, বজাৰ নিজৰ নিয়ন্ত্ৰণত নাথাকিব, জাতিটোৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী নহ'ব। আৰু অৰ্থনৈতিক বুনিয়াদ শক্তিশালী নোহোৱাকৈ আমি উদযাপন কৰিবলৈ গ'লে সঁচা অৰ্থত ভোগালী বিহুৰ যিটো তাৎপৰ্য, সেই তাৎপৰ্যটো ক'ৰবাত আধৰুৱা হৈ ৰ'ব। গতিকে কাইলৈ মেজিৰ জুইৰ ওচৰত সমগ্ৰ অসমবাসীৰ ৰাইজৰ সংকল্প হোৱা উচিত যাতে অসমত অসূয়া অপ্ৰীতি দাহ হওক আৰু তাৰ সমান্তৰালভাৱে এক পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামে গা কৰি উঠক, অসমৰ নতুন চাম যুৱক যুৱতী স্বাৱলম্বিতাৰ দিশত অগ্ৰসৰ হওক আৰু জাতিটোৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হওক। অসমৰ পথাৰ, অসমৰ বজাৰ, যি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বাৰ্তা দি থৈ গৈছিলে নিয়ন্ত্ৰণত ৰখাৰ কথা, সঁচা অৰ্থত অসমৰ বজাৰ আৰু পথাৰ অসমৰ খিলঞ্জীয়া মানুহৰ দখলত থাকক, সেই আশাৰে সৈতে সকলো লোকলৈকে পুনৰ ভোগালী বিহুৰ আন্তৰিক উলগ যাচিছো।
মাঘ বিহুত ৰাজ্যখনৰ বিভিন্ন ঠাইত আয়োজন কৰি অহা পৰম্পৰাগত মহ যুঁজ আৰু হাজোৰ বুলবুলি চৰাই যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। আজি উৰুকাৰ দিনা ৰাজ্যখনৰ বতৰ ঘাইকৈ ফৰকাল থাকিব আৰু শেষ নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলী পৰিব বুলি বৰঝাৰৰ বতৰ বিজ্ঞান প্ৰতিষ্ঠানে আগলি বতৰা দিছে। উত্তৰ লখিমপুৰত আজি সৰ্বনিম্ন তাপমাত্ৰা 6 ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থাকিব। গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী, ডিব্ৰুগড়ত সৰ্বনিম্ন তাপমাত্ৰা 10 ডিগ্ৰী আৰু যোৰহাটত সৰ্বনিম্ন তাপমাত্ৰা 9 ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ আগলি বতৰা দিছে। যোৱা 24 ঘণ্টাত গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 24.2 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 11.2 ডিগ্ৰী চেলচিয়াছ। উৰুকাৰ নিশা যাতে ৰাজ্যখনত সুৰাপাই চালকৰ দ্বাৰা কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে পৰিবহণ বিভাগে আজি বিভিন্ন স্থানত তালাচীৰ ব্যৱস্থা কৰিছে। পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে প্ৰকাশ কৰা অনুসৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত কালি অনুষ্ঠিত এখন বৈঠকত ভোগালী বিহুৰ দিনকেইটাত পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে ল'বলগীয়া বিভিন্ন ব্যৱস্থাৱলী সম্পৰ্কত আলোচনা কৰা হয়। অনুৰূপ ধৰণে আন জিলাতো এনে পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদাম ক্ষেত্ৰক আনুষ্ঠানিকভাৱে স্বীকৃতিপত্ৰ প্ৰদান কৰা হ'ব। এই উদ্দেশ্যে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ৰাজ্য চৰকাৰৰ হৈ আনুষ্ঠানিক স্বীকৃতিপত্ৰ গ্ৰহণ কৰিবলৈ যোৱা নিশা নতুন দিল্লীৰ পৰা ইতিমধ্যে পেৰিছ অভিমুখে ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত সাংবাদিকসকলৰ আগত কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ চৰাইদেউ মৈদাম অসমৰ গৌৰৱ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউৱে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰে। এই স্বীকৃতি লাভৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ 46 সংখ্যক বৈঠকত আহোম ৰাজত্বৰ ইতিহাস বিজড়িত চৰাইদেউৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ সংবাদদাতা নবুল কোৱাৰে।
পেৰিছত অৱস্থিত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰত আজি চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব। এই প্ৰমাণপত্ৰ গ্ৰহণৰ উদ্দেশ্যে পেৰিছত উপস্থিত হৈছেগৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা। 2024 বৰ্ষৰ 26 জুলাই তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ নতুন দিল্লীত ভাৰত মণ্ডপত অনুষ্ঠিত হোৱা ইউনেস্কোৰ 46 সংখ্যক অধিৱেশনত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে ইউনেস্কোৱে। ভাৰতকে ধৰি বিশ্বৰ 195খন দেশে অংশগ্ৰহণ কৰা এই অধিৱেশনত আহোম ৰজা আৰু ৰাজপৰিয়ালৰ লোকসকলৰ সমাধি ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ পিছতে 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসে অন্যতম এক মাত্ৰা লাভ কৰিলে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ প্ৰমাণপত্ৰ গ্ৰহণৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা কালি পেৰিছত উপস্থিত হৈছেগৈ। পেৰিছৰ সময় অনুসৰি আজি দিনৰ 11 বজাত ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰৰ ইউনেস্কোৰ এডিচনেল ডাইৰেক্টৰ জেনেৰেলৰ পৰা মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰমাণপত্ৰ লাভ কৰিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে মৰ্যাদা দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি প্ৰকাশ কৰে। সমাগত গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব বুলিও কালি সদৰি কৰে। চলিত বছৰটো কিতাপৰ বৰ্ষৰূপে পালনৰ কথা উল্লেখ কৰি তেওঁ এই ক্ষেত্ৰত জনসাধাৰণৰ দিহা পৰামৰ্শ বিচাৰে। ৰাজ্যৰ সকলো সমস্যা সমাধান কৰিবলৈ চৰকাৰে প্ৰয়াস চলাই আছে বুলিও তেওঁ প্ৰকাশ কৰে। 2006 চনৰ পূৰ্বৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেই সময়ৰ চৰ্তসমূহ পূৰণ কৰিবলৈ অসমৰ্থ হোৱা বহু বিদ্যালয় প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল। পৰৱৰ্তী সময়ত বিদ্যালয়সমূহে প্ৰয়োজনীয় অৰ্হতা আহৰণ কৰাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট বিদ্যালয়সমূহ প্ৰাদেশিকৃত কৰিবলৈ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ নেতৃত্বত কমিটি গঠনৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত অংশকালীন তথা নিৰ্ধাৰিত দৰমহাৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে আলোচনা কৰা হৈছে বুলিও তেওঁ সদৰি কৰে। তেওঁ কয় যে আপোন ঘৰ আঁচনিৰ অধীনত কৰ্মচাৰীৰ ঋণৰ পৰিমাণ 15 লাখৰ পৰা 30 লাখলৈ বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে চৰকাৰী চিকিৎসালয়ত কৰ্মচাৰীসকলৰ চিকিৎসাৰ ব্যয় নগদবিহীন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বিবদমান 9খন পঞ্চায়তক বাদ দি অতি শীঘ্ৰে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। শ্ৰীভূমি, কাছাৰ, হাইলাকান্দি আৰু মৰিগাঁওক সামৰি এই বিষয়ত 9খন লেখ আবেদন দাখিল কৰা হৈছিল। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আদালতে এই সম্পৰ্কত পৰহি স্থগিত ৰখা ৰায়দান কালি প্ৰদান কৰে। এই ৰায় অনুযায়ী 9খন লেখ আবেদনে সামৰি লোৱা অঞ্চলসমূহৰ বাদে আন পঞ্চায়তসমূহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত বহাগ বিহুৰ আগে পাছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে। কামৰূপৰ চাংচাৰিত গৃহ সমষ্টি জালুকবাৰীৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা এখন সভাত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে। ইপিনে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়ে অনুমতি প্ৰদান কৰাৰ সমান্তৰালভাৱে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দৰং জিলাত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এখন কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰে। বিজেপি নেতাগৰাকীয়ে সমাগত নিৰ্বাচনত দলটোৱে ঐক্যবদ্ধভাৱে যুঁজ দি জয় সুনিশ্চিত কৰিব বুলি মন্তব্য কৰে। বিৰোধী দল কংগ্ৰেছেও নিৰ্বাচনী তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ'ব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য বিদ্যালয়সমূহত উদ্ভাৱনীমূলক বাতাবৰণ গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয় যে বিদ্যালয়ৰ পৰিৱেশে শিশুসকলৰ বৈজ্ঞানিক তথা চিন্তা উদ্ৰেককাৰী মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা উচিত। শুৱালকুছিৰ বংশৰৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী মহোৎসৱৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজ্ঞানৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে শিক্ষকসকলে বিদ্যালয়সমূহত পঞ্চম শ্ৰেণীৰ পৰা কৃত্ৰিম বুদ্ধিমত্তাৰ শিক্ষা প্ৰদান কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে বিদ্যালয়সমূহত বিজ্ঞানৰ লগতে দবা খেলৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে এই খেলে মানুহৰ মগজুৰ বিকাশত সহায় কৰে। বিখ্যাত দবা খেলুৱৈ গুকেশৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে পৰৱৰ্তী সময়ত ৰাজ্যত গুকেশৰ দৰে আগশাৰীৰ খেলুৱৈ আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে। বিদ্যালয়সমূহত যোগাভ্যাস তথা দবাৰ দৰে খেলৰ প্ৰশিক্ষণ দিয়াৰো তেওঁ পোষকতা কৰে। শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীক শ্ৰেণীত সমূহীয়াভাৱে গ্ৰন্থ অধ্যয়ন কৰিবলৈ দিয়াৰ জৰিয়তে শিক্ষাৰ প্ৰতি তেওঁলোকৰ ধাউতি বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। এতিয়া শুনো আহক, আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে সঞ্জীৱনী পাঠকে।
আজি ভোগালী বিহুৰ উৰুকা, এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালীৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে ফটো সহকাৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তাৰ শিৰোনাম হেঁপাহৰ ভোগালীত উমাল অসমীয়া, দৈনিক অসম কাকতৰ শিৰোনাম দুৰ্ভোগ পাহৰি ভোগালীৰ উৎসাহ আজি উৰুকা, একেটা বাতৰিকে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে এইবাৰ আহতগুৰিৰ মহযুঁজ আৰু হাইজৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত বুলবুলি চৰাই যুঁজ অনুষ্ঠিত নহয়। পেটা ইণ্ডিয়া নামৰ বন্যপ্ৰাণী প্ৰেমী সংগঠনটোৱে জীৱ জন্তুৰ জৰিয়তে বাধ্যতামূলক কেতবোৰ খেল ধেমালি কৰাত নিষেধাজ্ঞা বিচাৰি জনোৱা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে। এই বাতৰিটো অসমীয়া খবৰ কাকতে উকা হৈ ৰব আহতগুৰিৰ পথাৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ, এইবাৰ নহয় মহ বুলবুলি চৰাইৰ যুঁজ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছত বহাগ বিহুৰ আগে পাছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে পঞ্চায়ত পোলছ টু বি ডিলেড ফৰ এক্সামছ CM শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত কাকতে ন্যায়ালয়ৰ অনুমতি তথাপি নহয় নিৰ্বাচন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে স্বীকৃতিপত্ৰ প্ৰদান কৰা হ'ব। এই বাতৰিটোক আমাৰ অসম আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ধন্যবাদ সঞ্জীৱনী, আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ অন্যতম আকৰ্ষণ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান মাঘ বিহু উপলক্ষে কাইলৈ বন্ধ থাকিব বুলি কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান পৰিচালনা সমবায় সমিতিৰ সদস্য সচিব ৰতন দাবে জানিবলৈ দিয়ে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি প্ৰথমবাৰৰ বাবে খো খো বিশ্বকাপ 2025 আৰম্ভ হ'ব। ভাৰতীয় অলিম্পিক সংস্থাৰ সহযোগত এই উদ্বোধনী সংস্কৰণত 20 পুৰুষৰ দল আৰু 19 মহিলাৰ দলে অংশগ্ৰহণ কৰিছে। ভাৰতীয় খো খো ফেডাৰেশ্যনে এই প্ৰতিযোগিতাৰ বাবে পুৰুষ আৰু মহিলাৰ পৃথকে পৃথকে 15 দল ঘোষণা কৰিছে। প্ৰতীক ৱাইকাই নেতৃত্ব দিবলগীয়া ভাৰতীয় পুৰুষৰ দলটো নেপাল, পেৰু, ব্ৰাজিল আৰু ভূটানৰ সৈতে গ্ৰুপ এত আছে। প্ৰিয়ংকা ইংলেণ্ড নেতৃত্বত মহিলা দলটো ইৰাণ, মালয়েছিয়া আৰু কোৰিয়াৰ সৈতে গ্ৰুপ এত আছে। খো খো বিশ্বকাপৰ চূড়ান্ত খেলখন অহা 19 জানুৱাৰীত অনুষ্ঠিত হ'ব। আজি নিশা 8:30 বজাত ভাৰতৰ পুৰুষৰ দলটোৱে নেপালৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। দূৰদৰ্শনৰ DD স্পৰ্টছত খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। ঝাৰখণ্ডৰ ৰাঁচীত কালি বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মহিলাৰ হকী ইণ্ডিয়া লীগ উদ্বোধন কৰা হয়। এই লীগত অংশগ্ৰহণ কৰা 4 দলৰ অধিনায়কৰ সৈতে একেলগে বিধায়িকা কল্পনা চোৰেনে হকী ইণ্ডিয়া লীগৰ ট্ৰফী উন্মোচন কৰে। উদ্বোধনী খেলত ওড়িশা ৱাৰিয়ৰ্ছে দেলহী SG পাইপাৰ্ছক 4-0 পৰাস্ত কৰে। আজি শ্ৰাচি ৰাৰ বেংগল টাইগাৰ্ছে JSW চুৰমা হকী ক্লাবৰ বিৰুদ্ধে খেলিব। আজি ভোগালী বিহুৰ উৰুকা, এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন দল সংগঠনৰ নেতাসকলৰ ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন। চৰাইদেউৰ মৈদাম ক্ষেত্ৰক আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আনুষ্ঠানিক স্বীকৃতি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰ মৰ্যাদা প্ৰদানৰ বিষয়ে প্ৰকাশ। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি। আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি প্ৰথমবাৰৰ বাবে খো খো বিশ্বকাপ 2025 আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।